এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্ৰব্য ধ্বংস অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত 472.51 কোটি টকা মূল্যৰ মাদক দ্ৰব্য ধ্বংস কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰোড ৰোলাৰ চলাই বিপুল পৰিমাণৰ ড্ৰাগছ ধ্বংস কৰাৰ লগতে ৰাজ্যৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। বঙাইগাঁৱতো আজি বীৰজোৰা চাহ বাগিচাৰ সমীপত প্ৰায় 6,63,35,000 টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য ধ্বংস কৰা হয়। নিচাযুক্ত দ্ৰব্যখিনিৰ ভিতৰত 1,000 কিলোগ্ৰামতকৈও অধিক গাঞ্জা, প্ৰায় 295 গ্ৰাম হেৰইন, 5,070টা নিচাযুক্ত টেবলেট আৰু 13 কিলোগ্ৰামতকৈও অধিক অপিয়াম আছিল। বৰপেটা জিলাৰ আৰক্ষীৰ উদ্যোগত আজি 5,16,31,810 টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। তামোলপুৰ জিলাতো আৰক্ষীৰ উদ্যোগত আজি বৰখাত শ্মশানত বুজন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয়। বজালি জিলাৰ বাঘমাৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি প্ৰায় 13,00,000 টকাৰো অধিক মূল্যৰ নিচাজাতীয় সামগ্ৰী ধ্বংস কৰা হয়। এই অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্ৰায় 2,40,00,000 টকা মূল্যৰ মাদক দ্ৰব্য ধ্বংস কৰে। মাজুলী জিলাতো কমলাবাৰী অঞ্চলৰ এটা ইটাভাটাত প্ৰায় 55,00,000 টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয়। তাকাম মিচিং পৰিং কেবাং চমুকৈ টি এম পি কেই শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতি সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আশা প্ৰকাশ কৰিছে। আজি জোনাইৰ মিচিং কৃষ্টিভৱনত অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ 17 সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্ৰী ডাঃ পেগুৱে এই কথা উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডাঃ পেগুৱে মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু পাৰস্পৰিক বদলি সন্দৰ্ভত এইদৰে কয়।
স্পেচিয়েল টেট তেনেকে পাতিব নোৱাৰে, গতিকে প্ৰথম এই 200খন বিদ্যালয় আছে, পৰৱৰ্তী যিটো অহাবাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকে ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম, যাতে তেওঁৰ মিচিং ভাষা তেওঁৰ বুৎপত্তি আছে সেইটো প্ৰয়োজন হ'ব। তেনেধৰণে আমি শিক্ষক নিযুক্তি অহা বছৰ আমি কৰিম।
আজিৰ অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ ডৌলে, মাজুলীৰ বিধায়ক ভুৱন গাবৰ লগতে টি এম পি কেৰ বিষয়ববীয়াসকল উপস্থিত থাকে। গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত আজি বিয়লিৰ ভাগত অহা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগতে যোৰাবাটৰ 9 মাইল, 10 মাইল আদি অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। কৃত্ৰিম বানৰ ফলত সেই পথছোৱাৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে, ফলত মেঘালয় আৰু উজনি অসমলৈ যোৱা বহু বাহন পথতে আবদ্ধ হৈ পৰিছে। যোৰাবাটেৰে আহিবলগীয়া সকলো যান বাহনৰ দিশ সলনি কৰা হৈছে। সেই অনুসৰি গুৱাহাটী অভিমুখে অহা যান বাহনসমূহ দিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান বাহনসমূহ কইনাধৰাৰ পৰা নাৰেঙ্গী হৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে বৰষুণৰ ফলত গুৱাহাটীৰ 6 মাইল, বেলতলা, পাণ্ডুক, খানাপাৰা, সাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান প্ৰদান কৰিব। আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত অহা 30 জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গক এই সন্মান প্ৰদান কৰিব। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈৰ পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। কাইলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতীয়ে আদালতত সাক্ষ্যদান কৰিব। ইফালে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ ন্যায়ালয়ৰ মজিয়াত শুনানি হ'ব। আনহাতে ফাষ্ট ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 বজাত।